দেৱতা শিৱই নুধুৱে গা, প্ৰসাদনৰ খৰচ নাই, আঁতৰৰ খৰচ নাই, অভিনয় অংগৰাগ নুবুজা, চুলি নফনিও আহিব, ভস্ম সানিয়েই ধুনীয়া শিৱ দুখীয়াৰ দেৱতা। শুক্ৰেশ্বৰ ঘাটত শিৱক পাব পাৰি, চানমাৰী ব্ৰিজত শুই শুই ভাবিব পাৰি শিৱৰ কথা। শিৱ সোণৰ গঁৰালত নাথাকে, থাকে বাঘৰ চাল বান্ধি গাঁৱৰ গছ তলত। শিৱৰো দুভাগ ভক্ত, গা ধোৱা আৰু গা নোধোৱা। এভাগে গা ধুই তিলক সানি শুদ্ধি হয়, পুৱা গধূলি জপে হৰৰ নাম। এভাগ পৰি থাকে উদং গাৰে, ফুকৰ কলি ফুৱাই আঁকিলৈ গাত হৰ হৰ মহাদেৱ। দেশত ফুক বাঢ়ে, কলিত দুখ বাঢ়ে, শিৱৰ চকুত তৰপে তৰপে চায়। দুবিঘা মাটি, বেমাৰী গৰু, ধাৰলৈ অনা ট্ৰেক্টৰ আৰু এমোনা ধান লৈ শিৱলৈ ৰৈ আছে মাটি দেৱতা। চন্দালৰ মঙহ এটুকুৰা খেদি খেদি পোহৰ হ'ল গধূলি। সৰুজনী ফেঞ্চি চক বজাৰ, এশ দুশ তিনিশ, ভোকৰ দাম কিমান? দাদা 10 টকা, বাইদেউ 10 টকা। ধানৰ দাম কিমান? কিমান দামত পথাৰবোৰ বজাৰ হয়, বজাৰবোৰ নগৰ হয়, নগৰবোৰ আমাৰ হৈ নাথাকে। আৰু গা ধোৱাটো এটা বিলাসিতা, সকলো দেৱতাই গা নুধুৱে, সকলো দেৱতাই গা ধুব নোৱাৰে। আচলতে সকলো দেৱতাই নদীত বুৰ মাৰিব পাৰে, পিছে পাপ ধুই হ'ব নোৱাৰে সত্য। সত্য কেৱল শিৱ, শূন্য অথচ সম্পূৰ্ণ। দুখে দৰিদ্ৰ পাপে পাপিষ্ঠ হলেও মাটি দেৱতা শিৱৰ ধৰাল ৰখীয়া। ৰাতি সমবেত সংগীত শুনা, আই মোৰ ভৰি কুটেকুটাই, আই মোৰ পেটে কুটেকুটাই, দিওঁ বুলিলেই দিব নোৱাৰি হৃদয়খন, ধৰোঁ বুলিলেই ধৰিব নোৱাৰি ৰাতিৰ হাতখন। পিৰালিত বহি থকাজনী মাটি দেৱতা, পাখি কটালাৰ গান শুনিছা? পিৰালিত বহি থকাজনী মাটি দেৱতা, পাখি কটালাৰ গান শুনিছা?